নহেমিয়া এক অধ্যায়। নহেমিয়াৰ মনৰ দুখ আৰু প্ৰাৰ্থনা। হকলিয়াৰ পুত্ৰ নহেমিয়াৰ পুস্তক। হকলিয়াৰ পুত্ৰ নহেমিয়াৰ কথা। বিশ বছৰৰ কিছলেপ মাহত মই শোচন নগৰৰ দুৰ্গত থাকোঁতে এইদৰে হৈছিল। তেতিয়া হনানি নামৰ মোৰ এজন ভাই যিহুদাৰ পৰা কিছুমান লোকৰ সৈতে আহিছিল। মই তেওঁলোকক বন্দিত্বৰ পৰা ৰক্ষা পোৱা ইহুদী লোকসকলৰ উপৰিও যিসকল ইহুদী লোক তাত আছিল সেইসকলৰ বিষয়ে আৰু জেৰুচালেম চহৰৰ বিষয়ে সুধিছিলোঁ। তেতিয়া তেওঁলোকে মোক ক'লে, বন্দিত্বৰ পৰা ৰক্ষা পোৱা লোকসকল সমস্যা আৰু অপমানেৰে জৰ্জৰিত হৈ আছে, কিয়নো জেৰুচালেমৰ দেৱাল ভাঙি মুকলি হৈ আছে আৰু দুৱাৰবোৰ জুইৰে পোৰা হৈছে। এই কথা শুনাৰ লগে লগে মই বহি ক্ৰন্দন কৰিলোঁ আৰু মই কিছুদিন শোক কৰি লঘোণ দি স্বৰ্গৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলোঁ। মই ক'লোঁ, হে যীহোৱা, আপুনি স্বৰ্গৰ ঈশ্বৰ, আপুনি মহান আৰু ঐশ্বৰ্যবান, আপোনাক প্ৰেম কৰোঁতা আৰু আপোনাৰ আজ্ঞা পালন কৰোঁতা সকললৈ আপোনাৰ নিয়ম আৰু দয়া কেনে মহান! আপোনাৰ দাস ইজৰাইলী লোকসকলৰ অৰ্থে মই আপোনাৰ আগত দিনে ৰাতিয়ে কৰা প্ৰাৰ্থনা শুনক আৰু মোলৈ দৃষ্টি কৰক। আমি আপোনাৰ বিৰুদ্ধে যি পাপ কৰিলোঁ, এনে কি মই আৰু মোৰ পিতৃ পৰিয়ালেও যি পাপ কৰিলে, তাৰ বাবে মই ইজৰাইলী লোকসকলৰ হৈ পাপ স্বীকাৰ কৰিছোঁ। আমি আপোনাৰ বিৰুদ্ধে বহুতো পাপ কৰ্ম কৰিলোঁ আৰু আপুনি আপোনাৰ দাস মুচিক দিয়া আজ্ঞা, বিধি আৰু শাসন প্ৰণালীবোৰ পালন নকৰিলোঁ। বিনয় কৰোঁ, আপুনি আপোনাৰ দাস মুচিক আজ্ঞা কৰা বাক্য সোঁৱৰণ কৰক। আপুনি মুচিক কৈছিল, যদি তোমালোকে অবিশ্বাসৰ দৰে কাৰ্য কৰা, মই তোমালোকক দেশৰ মাজত ছিন্ন ভিন্ন কৰিম। কিন্তু যদি তোমালোকে মোলৈ ঘূৰি আহা আৰু মোৰ আজ্ঞা পালন কৰি সেইমতে কাৰ্য কৰা, তেন্তে তোমালোকৰ লোকসকল আকাশৰ অন্তভাগত ছিন্ন ভিন্ন হৈ থাকিলেও মই তাৰ পৰা তেওঁলোকক আনি একগোট কৰিম আৰু মোৰ নাম চিৰস্থায়ী কৰিবৰ অৰ্থে মই মনোনীত কৰা ঠাইলৈ তেওঁলোকক ঘূৰাই আনিম। তেওঁলোকে আপোনাৰ দাস আৰু প্ৰজা, যাক আপুনি আপোনাৰ মহাপৰাক্ৰম আৰু বলৱান হাতেৰে মুক্ত কৰিলে। হে যীহোৱা, বিনয় কৰোঁ, আপোনাৰ এই দাসৰ প্ৰাৰ্থনা শুনক, আৰু যিসকলে আপোনাৰ নাম গৌৰৱান্বিত কৰি আনন্দিত হয় তেওঁলোকৰো প্ৰাৰ্থনা শুনক। বিনয় কৰোঁ, আজি আপোনাৰ এই দাসক কৃতকাৰ্য হ'বলৈ দিয়ক আৰু এই ব্যক্তিৰ সাক্ষাতে তেওঁক অনুগ্ৰহ দান কৰক। মই ৰজাৰ পাণপাত্ৰ ধৰোতাৰূপে সেৱা কৰিছিলোঁ।